আমোজ ভাববাদী পুস্তক পাঁচ অধ্যায়। ইজৰাইলৰ কাৰণে বিলাপৰ গান। হে ইজৰাইল বংশ, মই তোমালোকৰ যি বিষয়ক লৈ বিলাপ কৰিছো সেই বিষয়ে তোমালোকে শুনা। কুমাৰী ইজৰাইল পতিত হ'ল, তেওঁ পুনৰ নুঠিব। তেওঁ নিজৰ দেশৰ মাটিত পৰিতিক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই। কিয়নো প্ৰভু যীহুৱাই এই কথা কৈছে, ইজৰাইলৰ যি নগৰৰ পৰা 1,000 সৈন্য ওলাই যায় তাৰে 100 জীয়াই থাকিব, আৰু যি নগৰৰ পৰা 100 লোক ওলাই যায় তাৰ মাত্ৰ 10 ইজৰাইল বংশলৈ অৱশিষ্ট থাকিব। যীহুৱাক বিচাৰি জীয়াই থাকা। যীহুৱাই ইজৰাইল বংশক এই কথা কৈছে, তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা, কিন্তু বৈতেলক বিচাৰি নাযাবা, গিলগলত নুসুমাবা আৰু বেৰ চেবালৈ নাযাবা, কিয়নো গিলগল অৱশ্যেই বন্দী হ'ব আৰু বৈতেলৰ সৰ্বনাশ হ'ব। তোমালোকে যীহুৱাক বিচাৰা, তাতে জীয়াই থাকিবা, নহ'লে তেওঁ যোচেফৰ বংশৰ মাজত অগ্নিৰদৰে জ্বলি উঠি গ্ৰাস কৰিব আৰু তাক নুমাবলৈ বৈতেলত কোনো নাথাকিব। তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধাৰ্মিকতাক ভূমিচ্ছাদ কৰিছা। যিজনাই কৃতিকা আৰু মিগ্ৰখিক কালপুৰুষ নামৰ নক্ষত্ৰ মণ্ডলীক নিৰ্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিৱৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যিজনাই সাগৰৰ জলসমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যীহুৱা। তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংসৰ নামি আহে। নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক তোমালোকে ঘীন কৰা আৰু সত্য কথা কোৱাজনক তুচ্ছ কৰা। তোমালোকে দুখীয়াক অত্যাচাৰেৰে গচকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটাশিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা। মনুহৰ দাক্ষবাৰী পাতিলেও তাৰ দাক্ষাৰক পাণ কৰিবলৈ নাপাবা। কিয়নো মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ। তোমালোকে সৎ লোকৰ ওপৰত উপদ্ৰৱ কৰা আৰু ভেটি লোৱা। নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্ৰতি অন্যায় কৰিছা। সেইবাবে এই সময়ত বিজ্ঞ লোক মনে মনে থাকে, কিয়নো ই এক দুঃসময়। তোমালোকে যাতে জীয়াই থাকিব পাৰা সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ যীহুৱা তোমালোকৰ লগত থাকিব। যি মন্দ তাক ঘীন কৰা আৰু যি ভাল তাক ভাল পোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা। তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্ৰতি বাহিনীগণৰ ঈশ্বৰ যীহুৱাই দয়া কৰিব। সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু যীহুৱাই এই কথা কৈছে, নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হাই হাই কৰিব। তেওঁলোকে খেতিয়কক হুক কৰিবলৈ আৰু হুক কৰাসকলক বিলাপ কৰিবলৈ মাতিব। সকলো দাক্ষাবাৰীতে বিলাপ হ'ব, কিয়নো মই তোমালোকৰ মাজেদি যাম, যীহুৱাই এই কথা কৈছে। প্ৰভুৰ দিন। তোমালোকে যিসকলে প্ৰভুৰ বিচাৰ দিন চাবলৈ আকাংক্ষা কৰা সেই লোকসকলক ধিক। তোমালোকে কিয় যীহুৱাৰ সুদবিচাৰ দিনলৈ আকাংক্ষা কৰা? সেই দিন অন্ধকাৰ পোহৰ নহয়। যেনেদৰে কোনো মানুহ সিংহৰ মুখৰ পৰা পলাই গৈ এটা ভালুকৰ সন্মুখত পৰে, নাইবা নিজৰ ঘৰত সোমাই দেৱালত হাত দিওঁতে তেওঁলোকৰ সাপে খুটে, তেনেদৰেই হ'ব সেই দিন। যীহুৱাৰ দিন জানো পোহৰ নহয়, অন্ধকাৰ নহ'ব, সেয়ে জানো উজ্জ্বলতা নথকা ঘোৰ অন্ধকাৰৰ দিন নহ'ব। মই তোমালোকৰ পৰ্ববোৰ ঘীন কৰোঁ, অগ্ৰাহ্য কৰোঁ। মই তোমালোকৰ ধৰ্ম সভাবোৰত আনন্দ নকৰোঁ। তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম। এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মংগলাৰ্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম। তোমালোকৰ গানৰ কোলাহল মোৰ পৰা দূৰ কৰা। মই তোমালোকৰ বিনাৰ শব্দ শুনিব নোখোজো। কিন্তু ন্যায় বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাব। হে ইজৰাইল বংশ, মৰু প্ৰান্তত 40 বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা, বৰং তোমালোকে নিজে নিৰ্মাণ কৰা তোমালোকৰ ৰজা দেৱতা চিকুট আৰু তৰা দেৱতা কিউনৰ মূৰ্তিক বৈ লৈ গৈছিলা। সেয়েহে মই তোমালোকৰ ধৰ্মচক্ৰৰ সিফালে বন্দী হিচাপে লৈ যাম। মই বাহিনীগৰ্জনৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছো, যিজনৰ নাম বাহিনীগণৰ ঈশ্বৰ।